এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আঁচনি বাতৰি পঢ়িছো অৰুণা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পাঁচজন চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মনু ভাকৰ আৰু সৰজিৎ সিঙৰ পেৰিছ অলিম্পিকত 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক জয়, ভাৰতীয় শ্বুটাৰ জুটিক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ অভিনন্দন, গ্ৰুপ পৰ্যায়ত ভাৰতীয় হকী দলৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে 2-0 গোলৰ ব্যৱধানত জয়লাভ, বেডমিণ্টনত পুৰুষৰ ডাবলছত চিৰাজ ছেট্টী আৰু সতীশ ৰায়ক ৰেংকি ৰেড্ডী কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ, অসমৰ ৰাজ্যপাল হিচাপে লক্ষ্ণৌৰ পিছত আচাৰ্যৰ শপত গ্ৰহণ, দিল্লীৰ ৰাজ্যপাল গোলাব চান্দ কাটাৱাত বৰ্জৰ বিমান বন্দৰত গাৰ্ড অব অনাৰ, কেৰালাৰ ৱায়নাডত ভূমিস্খলনত 93 জন লোকৰ মৃত্যু, 128 জন লোক আঘাতপ্ৰাপ্ত আৰু পানীকানা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ। মনু ভাকৰ আৰু সৰজিৎ সিঙে আজি পেৰিছ অলিম্পিকৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় শ্বুটাৰ জুটিটোৱে কোৰিয়াৰ পুৰুষ মহিলাৰ শ্বুটাৰ দলটো 16-10 পইণ্টৰ ব্যৱধানত ব্ৰঞ্জৰ পদকৰ বাবে হোৱা যুঁজত পৰাস্ত কৰে। মনু ভাকৰে এই পদক লাভেৰে একেখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে অভিলেখ ৰচিছে। তেওঁ ইয়াৰ পূৰ্বে দেওবাৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ভাৰতৰ পি ভি সিন্ধু আৰু মল্লযোদ্ধা সুশীল কুমাৰে অলিম্পিকত দুটাকৈ পদক ইয়াৰ পূৰ্বে জয় কৰিছে যদিও দুয়োগৰাকী ভাৰতীয় অলিম্পিয়ানে দুটা পৃথক অলিম্পিকত দুটা পদক অৰ্জন কৰিছিল। মনু ভাকৰ আৰু সৰজিৎ সিঙৰ পদক লাভে পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি কৰিছে। ভাৰতীয় এথলীট দুগৰাকীয়ে ব্ৰঞ্জৰ পদক জয় কৰাৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈ দুগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে কয় যে প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে একেখন অলিম্পিকতে দুটাকৈ পদক জয়ে মনু ভাকৰে ইতিহাস ৰচিলে। তেওঁৰ জয়ে সমগ্ৰ জাতিকে গৌৰৱান্বিত কৰি তুলিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মনু ভাকৰ আৰু সৰজিৎ সিঙক অভিনন্দন জনাই কয় যে ভাৰতীয় শ্বুটাৰে দেশক নিৰন্তৰভাৱে গৌৰৱান্বিত কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ভাৰতীয় এথলীট দুগৰাকীক সামাজিক মাধ্যমযোগে অভিনন্দন জ্ঞাপন কৰিছে। অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন সন্দৰ্ভত ক্ৰীড়া সাংবাদিক
আজি অহা ক্ৰীড়া ক্ষেত্ৰভাৱে গুৰুত্বপূৰ্ণ দিন, এক ঐতিহাসিক দিন। আজি শ্বুটিং ৰেঞ্জত মনু ভাকৰে তেওঁ ব্যক্তিগতভাৱে দ্বিতীয়টো পদক অৰ্জন কৰি এই কৃতিত্ব অৰ্জন কৰা স্বাধীনতাৰ পিছত প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। যে এখন অলিম্পিক খেলত দুটাকৈ পদক, ই আচলতে আচৰিত ধৰণৰ ঘটনা। এনেকুৱা ঘটনা ঘটিছিল 1900 চনত ভাৰতীয় ক্ৰিকেট খেল তেতিয়া অলদিন ভাৰতৰ হৈ গলে আমাৰ নৰ্মেল পিটছাৰে দুটা পদক পাইছিল আৰু সেই কৃতিত্ব আজি স্পৰ্শ কৰিবলৈ সক্ষম হল মনু ভাকৰে। 28 তাৰিখ তেওঁ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ প্ৰথমটো পদক পোৱাৰ পিছত আজি নিশ্চয় আশা কৰা হৈছিল
বিৰুদ্ধে ড্ৰ খেলাৰ লগতে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে। অভ্যন্তৰ গোষ্ঠীৰ পুৰুষৰ দ্বিতীয় এখন খেলত ভাৰতে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে বৰফ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ দলটোত আছে চিৰাগ চেট্টী আৰু সত্বিক সৰাৱ দম্পতি। মহিলাৰ অভ্যন্তৰৰ দ্বিতীয় শাখাৰ এখন খেলত ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু তানিষা কাষ্টল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি আছে। আৰ্চাৰ ৰেখাত মহিলাৰ একক এলিমিনেশ্যন পৰ্যায়ত ভাৰতৰ মহিলা আৰ্চাৰ ভৱন কৌৰে ইণ্ডোনেছিয়াৰ আৰ্চাৰৰ বিৰুদ্ধে জয়লাভ কৰে। ভৱন কৌৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আনহাতে মহিলা আৰ্চাৰৰ একেটা পৰ্যায়তে অংকিতা ভট্টে পোলেণ্ডৰ আৰ্চাৰৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিছে। ইফালে পুৰুষৰ আৰ্চাৰত ভাৰতৰ ধীৰজ বিমা বহলাই চেক গণৰাজ্যৰ বিৰুদ্ধে খেলিব। খেলখন নিশা 12:46 আছে। আজি আগবঢ়িবলগীয়া বক্সিঙৰ মহিলাৰ ফেডাৰেল তথা শতাংশ ক্লাবৰ শাখাত ভাৰতৰ বক্সাৰ জেকুইন মণ্ডলে ৰাউণ্ড অফ 32ত ভাগ লব। খেলখন নিশা 9:24 পৰা হ'ব। আনহাতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ে মহিলা বক্সিঙৰ 73 কিলোগ্ৰাম শাখাত কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত নোৱাৰে সুৰেন্দ্ৰ হস্তিদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ যৌৱন ঠাইৰ খেলৰ নীৰজ চোপ্ৰা আজি পেৰিছৰ অলিম্পিক গেমছ মেজত উপস্থিত হৈছে। টকিঅ' অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰাই 6 আগষ্টত যৌৱন ঠাইৰ কোৱালিফায়াৰ ৰাউণ্ডৰ খেলত অংশ ল'ব। লক্ষ্মী প্ৰসাদ আচাৰ্যই আজি অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় মিশ্ৰই নৱনিযুক্ত ৰাজ্যপালগৰাকীক পদৰ গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। লক্ষ্মী প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। আচাৰ্য ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত আজিৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে গুৱাহাটীৰ বাজপেয়ী ভৱনত অসমৰ প্ৰাক্তন লোকসভাৰ সাংসদ ৰমেন দত্তক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ৰাজ্য বিজেপিৰ নেতা কৰ্মীসকলে শ্ৰীডেকাক সম্বৰ্ধনা জনায়। ৰাজ্যৰ কৃতজ্ঞ ৰাজ্যপাল গোলাব চন্দ কটাৰীয়াই আজি অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। বৰ্তমানত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কাটাৰীয়াক গৌৰৱ উমায়ে বিদায় জনোৱা হয়। ৰাজ্যপাল ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা কাটাৰীয়াই অসম অহাৰ পূৰ্বে অসমৰ জনসাধাৰণে তেওঁক যথেষ্ট মৰম দিয়া বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমত শান্তি শৃংখলা অটুট আছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে ৰাজভৱনলৈ গৈ ৰাজ্যপালগৰাকী আৰু তেওঁৰ পন্নীক একোখনকৈ গামোচাৰে বিদায় জনায়। মুখ্যমন্ত্ৰী কেন্দ্ৰীয় সতীৰ্থ অশোক সিনহালে সংগ দিয়ে। বিদায় ৰাজ্যপালগৰাকীয়ে তেওঁৰ কাৰ্যকালত ৰাজ্যখনৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জনোৱাৰ লগতে নতুন দায়িত্বৰ বাবে শুভেচ্ছা জনায়। ৰাজ্য চৰকাৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি কাৰ্যকৰীকৰণৰ বাবে বিত্ত বিভাগে এখন জাননী জাৰি কৰিছে। এই অনুসৰি 2020 চনৰ 1 এপ্ৰিলৰ পৰা 2024 চনৰ 31 মাৰ্চ পৰ্যন্ত উচ্চ শিক্ষাৰ ঋণ গ্ৰহণ কৰাসকলৰ উপযুক্ত বিবেচিত এককালীন সাহায্য হিচাপে 50,000 টকা দিয়া হ'ব। ঋণ লাভ কৰা কোনো শিক্ষাৰ্থীয়ে যদি ঋণ একাউণ্টটো ইতিমধ্যে বন্ধ কৰি দিছে তেনেহলে তেওঁলোক এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। এই আঁচনি অসমৰ স্থায়ী বাসিন্দাসকলকহে সামৰি ল'ব। অসম বা ৰাজ্যৰ বাহিৰত অধ্যয়নৰত আৰু RBIৰ স্বীকৃতিপ্ৰাপ্ত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামাঞ্চলৰ বেংক, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ পৰা ঋণ লাভ কৰা শিক্ষাৰ্থীকহে এই আঁচনি সামৰি ল'ব। আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট অনলাইন পৰ্টেলযোগে আবেদন কৰিব লাগিব। সাংসদ, বিধায়ক, পঞ্চায়তৰ সদস্য, ৰাজ্য চৰকাৰৰ স্থায়ী কৰ্মচাৰীৰ সন্তানে এই সুবিধা লাভ নকৰিব। ন্যূনতম 2 লাখ টকা শিক্ষাৰ ঋণ মজুৰি পোৱাসকলকহে এই আঁচনিৰ সুবিধা দিয়া হ'ব।
তেলেংগানাৰ ৱায়নাড জিলাৰ মুণ্ডাক্কৰ আট্টামালা আৰু চুৰামালা এলেকাত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতি হৈছে। জিলাখনত আজি পুৱা ভূমিস্খলনৰ ঘটনাত কমেও 93 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু অন্য 125 গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে। আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ক্ষতিগ্ৰস্ত এলেকাসমূহত ভালেসংখ্যক লোক আবদ্ধ হৈ আছে। ভূমিস্খলন হোৱা এলেকাসমূহৰ চৌপাশে দোকান শিল উভালি পৰাৰ প্ৰস্তাৱ বিস্তৰ বিহু কৰিছে। এই অঞ্চলটোত অভিযান চলাই আছে। বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ বাবে অঞ্চলটোৰ কেইবাটাও বাসগৃহ আৰু যান বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। কেৰালাত সংঘটিত হোৱা এই শোকাৱহ ঘটনাৰ বাবে ৰাজ্যখনৰ চৰকাৰে দুদিনীয়াকৈ শোক ঘোষণা কৰিছে। জনধনৰ ক্ষতিৰ বাবে শোক প্ৰকাশ কৰি চৰকাৰে এই দুদিনত সকলো ধৰণৰ সামাজিক অনুষ্ঠান আৰু কাৰ্যসূচী বাতিল কৰিছে। ৰাজ্যখনত ৰাষ্ট্ৰীয় পতাকা এই দুদিন অৰ্ধনমিত কৰি ৰখা হ'ব বুলি কেৰালা চৰকাৰে প্ৰকাশ কৰিছে। আনহাতে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ 8খন জিলাত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। ইপিনে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৱায়নাডৰ ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদীৰ সৈতে কথা পাতে। স্থল সেনা বাহিনীৰ কেইবাটাও দল উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৱায়নাডৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত ভূমিস্খলনৰ ঘটনাত আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰেও আঘাতপ্ৰাপ্ত লোকসকল শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱায়নাডৰ বিভিন্ন ঠাইত ভূমিস্খলনত মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ নিকটামীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আহতসকলক 50,000 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নৰ সৈতে ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত কথা পাতি কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৱায়নাডৰ ভূমিস্খলনৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। চিৰাং জিলাৰ বাচুগাঁও বৰবাৰী শ্বহীদ উদ্যানত আজি এপছুৰ উদ্যোগত 28 সংখ্যক সন্তাসবাদ বিৰোধী দিৱস উদযাপন কৰা হয়। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৰমুলা বসুমতাৰীৰ মৃত্যুতিথি পালন কৰা এই দিৱসৰ কাৰ্যসূচীত পিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, এপছুৰ বিষয়ববীয়াসকলৰ লগতে প্ৰয়াত বসুমতাৰীৰ সহধৰ্মিনী ভানুমতী বসুমতাৰী উপস্থিত থাকে। এই অনুষ্ঠানত প্ৰয়াত চৰমুলা বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মৰিগাঁও জিলাৰ মুখ্যমন্ত্ৰী ডেছবৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্ৰী ডেছবৰ্ডত থকা 16টা বিভিন্ন বিভাগৰ কাম কাজ আৰু সেৱা মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্তসকলৰ সন্মিলনত এই কথা প্ৰকাশ কৰা হৈছে। পূৰ্বৰ 23 সংখ্যক স্থানৰ পৰা শীৰ্ষ 10খন জিলাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে মৰিগাঁও জিলাবাসী উৎফুল্লিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতা নিৰূপণ কৰাৰ লগতে পৰস্পৰৰ মাজত সুস্থ প্ৰতিযোগিতাৰ পৰিৱেশ গঢ় দিয়া আৰু ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ মান উন্নত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডেছবৰ্ডত 16টা বিভিন্ন বিভাগৰ সেৱা আৰু কাম কাজৰ মূল্যায়ন কৰা হয়। এই 16টা বিভাগৰ ভিতৰত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিদ্যালয় শিক্ষা, কৃষি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহণ, তথ্য প্ৰযুক্তি, আবকাৰী বিত্ত মিল, ভূমি সংৰক্ষণ, চিকিৎসা সেৱা আৰু গৱেষণা তথা মহিলা আৰু শিশু বিকাশ বিভাগ, 40টা বিভিন্ন পৰিমাপকৰ কাম কাজৰ মূল্যায়নৰ ভিত্তিত ডেছবৰ্ডৰ জিলাসমূহৰ স্থান নিৰূপণ কৰা হৈছে। দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ অসম নাগালেণ্ডৰ মেৰাপানী সীমান্তত বানপানীৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ পৰা নামি অহা পানীয়ে মেৰাপানীৰ চাংঘাটি অঞ্চলৰ কেইবাখনো গাঁও প্লাবিত কৰিছে। চাংঘাটি, কল্যাণপুৰ, শান্তিপুৰ, গ্লানপুৰ, দয়ালপুৰকে ধৰি কেইবাখনো গাঁও বানত বুৰ গৈছে। শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ পানীত বুৰ যোৱাৰ লগতে শ বিঘাৰ কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বাঢ়নী পানীৰ ফলত চাংঘাটি নৈৰ মথাউৰি ভগাৰ ফলত ৰতনপুৰ সংযোগী পথেৰে যাতায়াত ব্যাহত হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত খহনীয়া সমস্যাই ব্যাপক ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলকাচিয়া ৰাজচক্ৰৰ অন্তৰ্গত কাউজাহী গাঁৱত বেটি নৈ খহনীয়াই সমস্যাৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান প্ৰাথমিক বিদ্যালয়খন জাহ যোৱাৰ আশংকাই দেখা দিছে। তদুপৰি বিগত দিনসমূহত খহনীয়াৰ ফলত গাঁওখনত কমেও 200টা পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ গৈছে। অঞ্চলটোৰ ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক সমস্যা সমাধানৰ বাবে দাবী জনাইছে। আজিৰে পৰা কোকৰাঝাৰ চহৰৰ কঠালগুৰিত থকা ছাই ষ্টেডিয়ামত 133 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এইবাৰ দ্বিতীয়বাৰৰ বাবে দুৰাণ কাপ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী মেচখন বৰলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট এফ চিৰ মাজত খেলোৱা হয়। এই খেলখনত নৰ্থ ইষ্ট এফ চিয়ে 2-0 গলৰ ব্যৱধানত জয়লাভ কৰে। উদ্বোধনী খেলখনৰ পূৰ্বে ভাৰতীয় সেনাৰ বিমান চালনা শাখাই আকাশমংগত বিভিন্ন কলা কৌশলী প্ৰদৰ্শন কৰে। স্থানীয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী, ভূটানৰ প্ৰধানমন্ত্ৰী লটে চেৰিং, পিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো আৰু কেইবাগৰাকী উচ্চপদস্থ সেনা বিষয়া উপস্থিত থাকে। ভাৰতে ইতিমধ্যে শৃংখলাৰ প্ৰথম দুখন খেলত জয়লাভ কৰি 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী শ্ৰৱণ দত্তৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 55 বছৰ। আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ে ব্যক্তিগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগতীয়াকৈ পঢ়ি দিছো। মনু ভাকৰ আৰু সৌৰভজিৎ সিঙৰ পেৰিছ অলিম্পিকৰ 100 মিটাৰ এয়াৰ পিষ্টলৰ মিক্স শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক জয়। ভাৰতীয় শ্বুটাৰজ্যোতিক ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ অভিনন্দন। গ্ৰুপ পৰ্যায়ৰ ভাৰতীয় হকী দলৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে 2-0 গলৰ ব্যৱধানত জয়লাভ। বেডমিণ্টনত পুৰুষৰ ডাবলছত চিৰাগ ছেট্টী আৰু ছেট্টিক ছাইৰাজ ৰেংকিৰেড্ডীৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। অসমৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শপত গ্ৰহণ। বিদায়ী ৰাজ্যপাল গোলাব চন্দ কটাৰীয়াক বৰঝাৰ বিমান বন্দৰত গাৰ্ড অফ অনাৰ আৰু পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিম খেলত ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত কৰো। নমস্কাৰ।